জিৰিমিয়া তেৰ অধ্যায়। পোতা টঙালীৰ উপমা। যিহুদীসকলৰ অদম্য দুষ্টতা। যিহুৱাই মোক এইদৰে ক'লে, তুমি গৈ হন সূতাৰে বোৱা কাপোৰৰ এগছ টঙালী কিনি তোমাৰ কঁকালত বান্ধা, তাক প্ৰথমে পানীত নিতিয়াবা। সেয়ে মই যিহুৱাৰ বাক্য অনুসাৰে এগছ টঙালী কিনি মোৰ কঁকালত বান্ধি ললোঁ। তেতিয়া দ্বিতীয়বাৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, বোলে তুমি যি টঙালী কিনিলা আৰু তোমাৰ কঁকালত আছে তাক লোৱা আৰু উঠি ফৰাটলৈ যাত্ৰা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা। এইদৰে মই জিহুৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাটৰ কাষত তাক লুকুৱাই ৰাখিলোঁ। বহুদিনৰ পাছত জিহুৱাই মোক ক'লে, তুমি উঠি ফৰাটলৈ যোৱা, মই তাত লুকুৱাই ৰাখিবলৈ তোমাক আজ্ঞা দিয়া টঙালী গছ তাৰ পৰা আনাগৈ। তেতিয়া মই ফৰাটলৈ গৈ মই লুকুৱাই থোৱা ঠাইৰ পৰা টঙালী গছ খান্দি উলিয়ালোঁ, কিন্তু চোৱা, সেই টঙালী গছ নষ্ট হ'ল, কোনো কাৰ্যৰ যোগ্য নাছিল। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰ আহিল, বোলে জিহুৱাই কৈছে, এনেদৰেই মই যিহুদাৰ অহংকাৰ আৰু জেৰুচালেমৰ মহা অহংকাৰ নষ্ট কৰিম। এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে আৰু ইতৰ দেৱতাবোৰক সেৱা পূজা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালী গছৰ নিচিনা হ'ব। কিয়নো জিহুৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালী লাগি থাকে তেনেকৈ মই গোটেই ইজৰাইল বংশক আৰু গোটেই যিহুদা বংশক মোৰ প্ৰজা আৰু মোৰ কীৰ্তি প্ৰশংসা আৰু ভূষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ, কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে। এই হেতুকে তুমি তেওঁলোকক এই কথা ক'বই লাগিব যে ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, আটাইবোৰ মুঠ দাক্ষাৰখেৰে পূৰ কৰা যাব। তেওঁলোকে তোমাক ক'ব, প্ৰত্যেক মুঠ যে দাক্ষাৰখেৰে পূৰ কৰা যাব তাক জানো আমি ভালকৈ নাজানো। তেতিয়া তুমি তেওঁলোকক ক'বা, জিহুৱাই এই কথা কৈছে, চোৱা, মই এই দেশ নিবাসী আটাইকে এনেকি দায়ুদৰ হিংসাখনত বহুতা ৰজাসকলক, পুৰোহিতসকলক, ভাববাদীসকলক আৰু জেৰুচালেম নিবাসী সকলোকে দাক্ষাৰখেৰে পূৰ কৰি মতোৱাল কৰিম। মই পৰস্পৰক এনেকি বাপেক পুতেকহঁতক লগ লগাই খুন্দিয়া খুন্দি কৰোৱাম। জিহুৱাৰ এইয়েই ঘোষণা যে ময়ে যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম দয়া কি অনুগ্ৰহ কৰিম এনে নহ'ব। তোমালোকে শুনা, কাণ দিয়া, অহংকাৰ নকৰিবা, কিয়নো জিহুৱাই কথা কৈছে, তোমালোকৰ ঈশ্বৰ জিহুৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰ মই পৰ্বতত তোমাৰ ভৰি উজুতি নৌ খাওঁতেই আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যু ছায়াত পৰিৱৰ্তন নৌ কৰোঁতেই আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱান্বিত কৰা। কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰদন কৰিব আৰু জিহুৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্ৰুত ওলাব আৰু পানীৰে ধাৰ বব। তুমি ৰজা আৰু ৰাজমাক কোৱা, নিজকে নম্ৰ কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ হিৰুভূষণ এনেকি সুন্দৰ মুকুট খহি পৰিল। দক্ষিণ অঞ্চলৰ নগৰবোৰ বন্ধ হ'ল, সেইবোৰ মেলি দিওঁতা কোনো নাই, গোটেই যিহুদাক দেশান্তৰলৈ নিয়া হ'ল, তাৰ সকলো লোককে নিয়া হ'ল। তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা, তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক'ত? তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰবী পাতিব, তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিবনে? তেতিয়া হয়তো তুমি মনতে কবা যে মোৰ এনে দশা কিয় ঘটিল। তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আচল ওপৰলৈ তোলা হ'ল আৰু তোমাক বলাৎকাৰ কৰা হ'ল। কুচিয়া লোকে জানো নিজৰ ছাল বা নাহৰ ফুটুকি, বাঘে জানো নিজ গাৰ ফুটুকা ফুটুকিবোৰ সলনি কৰিব পাৰে। যদি পাৰে তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ। এই হেতুকে মই অৰণ্যৰ বতাহত উৰি যোৱা খেৰৰ নিচিনাকৈ তেওঁলোকক উৰুৱাই দিম। জিহুৱাই কৈছে, এইয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ, কিয়নো তুমি মোক পাহৰিলা আৰু মিছাত বিশ্বাস কৰিলা। সেইকাৰণে ময়ো তুমি পিন্ধা কাপোৰৰ আচল মুখৰ ওপৰলৈকে দাঙিম আৰু তোমাৰ লাজৰ ঠাই দেখা যাব। চহৰৰ বাহিৰৰ পৰ্বতত মই তোমাৰ ঘিনলগীয়া কাম, এনেকি তোমাৰ বিবিচাৰ কৰ্ম, তোমাৰ ঢেক ঢেকনি আৰু বেইচা বৃত্তিৰ কুকৰ্ম দেখিলো। সেই জিৰচালেম, তুমি সন্তাপৰ পাত্ৰ, তুমি সুচী হ'বলৈ ইচ্ছা নকৰা, তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?